قل إني نهيت أن أعبد الذين تدعون من دون الله قل لا أتبع أهواءكم قد ضللت إذا وما أنا من المهتدين
قوة তোমালোকে আল্লাহৰ বাহিৰে যিসকলক আহ্বান কৰা সিহঁতৰ ইবাদত কৰিবলৈ মুখ নিষেধ কৰা হৈছে। কোৱা, মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰোঁ। এনে কৰিলে মই বিপদগামী হ'ম আৰু সৎপথপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰিম।